যাত্ৰা পুস্তক 32 অধ্যায় ইজৰাইলী লোকসকলৰ বিপদগমন আৰু তাৰ দণ্ড। পৰ্বতৰ পৰা নামি আহিবলৈ মুচিৰ পলম হোৱা দেখি লোকসকলে হাৰুণৰ চাৰিওফালে গোট খাই তেওঁক ক'লে, আহক, আমাৰ আগে আগে যাবৰ বাবে আমাৰ অৰ্থে এজন দেৱতাৰ নিৰ্মাণ কৰোঁ, কিয়নো যি দেৱতাবোৰে আমাক মিছৰৰ দেশৰ পৰা উলিয়াই আনিছিল সেই মুচিৰ লগত কি হ'ল সেই বিষয়ে আমি একো নাজানো। তেতিয়া হাৰুণে তেওঁলোকক ক'লে, আপোনালোকে আপোনালোকৰ ভাইজা, পুত্ৰ আৰু জীয়েকসকলৰ কাণৰ সোণৰ ফুলিবোৰ ফুলুকাই মোৰ ওচৰলৈ আনক। সকলো লোকে নিজৰ নিজৰ কাণৰ পৰা সোণৰ ফুলিবোৰ হুলুকাই হাৰুণৰ ওচৰলৈ আনিলে। হাৰুণে তেওঁলোকৰ পৰা সোণ ল'লে আৰু সেইবোৰ হাঁচত ঢালি এটা ডামুৰি আকৃতিৰে সোণৰ ডামুৰি তৈয়াৰ কৰিলে। তাৰ পাছত লোকসকলে ক'লে, হে ইজৰাইল, মিছৰ দেশৰ পৰা তোমাক উলিয়াই অনা ঈশ্বৰ এইয়া। হাৰুণে যেতিয়া সেইবোৰ দেখিলে তেতিয়া সেই ডামুৰিটোৰ আগত এটা যজ্ঞবেদী নিৰ্মাণ কৰিলে আৰু কাইলৈ জিহুৱাৰ সন্মানৰ উদ্দেশ্যে উৎসৱ হ'ব এইবুলি তেওঁ ঘোষণা কৰিলে। লোকসকলে তাৰ পাছদিনা ৰাতিপুৱাতে উঠি হোম বলি উৎসৰ্গ কৰিলে আৰু মংগলাৰ্থক বলি দিলে। তাৰ পাছত তেওঁলোকে ভোজন পান কৰিবলৈ বহিলে আৰু ভোজন কৰাৰ পাছত উঠি আনন্দেৰে উৎসৱ পালন কৰিলে। তেতিয়া জিহুৱাই মুচিক ক'লে, তুমি তোমাৰ লোকসকলৰ ওচৰলৈ বেগাই যোৱা, কাৰণ যি লোকসকলক তুমি মিছৰ দেশৰ পৰা উলিয়াই আনিলা তেওঁলোকে নিজেই নিজকে ধ্বস্ত কৰিছে। তেওঁলোকক যি পথত যাবলৈ মই আজ্ঞা দিছিলোঁ সেই পথৰ পৰা তেওঁলোকে ক্ষিপ্ত বেগে ঘূৰিলে। তেওঁলোকে নিজৰ বাবে হাঁচত ঢলা এটা ডামুৰি নিৰ্মাণ কৰিলে আৰু তাৰ আগত প্ৰণিপাত কৰিলে। তেওঁলোকে ক'লে, হে ইজৰাইল, মিছৰ দেশৰ পৰা তোমাক উলিয়াই অনা ঈশ্বৰ এইয়া। জিহুৱাই মুচিক পুনৰ ক'লে, মই সেই লোকসকলক দেখিলোঁ, চোৱা, তেওঁলোক থৰ ডিঙীয়া লোক, সেয়ে এতিয়া মোক বাধা দিবলৈ চেষ্টা নকৰিবা, তেওঁলোকৰ বিৰুদ্ধে মোৰ ক্ৰোধ প্ৰজ্বলিত হৈছে, সেয়ে মই তেওঁলোকক সংহাৰ কৰিম, তাৰ পাছতে মই তোমাৰ পৰা এক মহাজাতি উৎপন্ন কৰিম। কিন্তু মুচিয়ে তেওঁৰ ঈশ্বৰ জিহুৱাক শান্ত কৰিবলৈ চেষ্টা কৰি ক'লে, হে জিহুৱা, আপোনাৰ লোকসকলৰ বিৰুদ্ধে কিয় ক্ৰোধ প্ৰজ্বলিত হৈছে? কাৰণ তেওঁলোকক আপুনি মহাপৰাক্ৰম আৰু বলৱান হাতেৰে মিছৰ দেশৰ পৰা উলিয়াই আনিলে। মিছৰীয়া লোকসকলক কিয় ক'ব দিব যে তেওঁলোকক পৰ্বতীয়া অঞ্চলত বিনষ্ট কৰি পৃথিৱীৰ পৰা লুপ্ত কৰিবৰ বাবেহে তেওঁলোকক বাহিৰ কৰি আনিলে? আপুনি নিজৰ প্ৰচণ্ড ক্ৰোধৰ পৰা ঘূৰি নিজৰ লোকসকলৰ অপকাৰ কৰাৰ বিষয়ে ক্ষান্ত হওক। আপোনাৰ দাস আব্ৰাহাম, ইছহাক আৰু ইজৰাইলক সোঁৱৰণ কৰক। তেওঁলোকৰ আগত আপুনি নিজৰ নামেৰে শপত দি তেওঁলোকক কৈছিল, মই আকাশৰ তৰাবোৰৰ নিচিনাকৈ তোমালোকৰ বংশ বৃদ্ধি কৰিম, আৰু এই যি দেশৰ কথা ক'লোঁ সেই গোটেইখন দেশ তোমালোকৰ বংশক দিম, তেওঁলোকে চিৰকাল অধিকাৰ কৰিব। তেতিয়া জিহুৱাই নিজৰ লোকসকলৰ যি অপকাৰ কৰিম বুলি কৈছিল তাৰ পৰা ক্ষান্ত হ'ল। তাৰ পাছত মুচিয়ে ঘূৰি সাক্ষ্য ফলি দুখন হাতত লৈ পৰ্বতৰ পৰা নামি আহিল। সেই ফলিৰ আগফালৰ আৰু পিছফালৰ দুয়ো পিঠিতে লিখা আছিল, সেই ফলি দুখন ঈশ্বৰে নিজৰ হাতেৰে তৈয়াৰ কৰা। সেই দুখন ফলিৰ লিখনিও ঈশ্বৰে নিজেই লিখা আছিল। জিহুচুৱাই যেতিয়া লোকসকলৰ চিঞৰ শুনিলে তেতিয়া তেওঁৰ মুচিক ক'লে, চাৱনিত যুদ্ধৰ শব্দ হৈছে। কিন্তু মুচিয়ে তেওঁক ক'লে, এইয়ে জয়ধ্বনিৰ শব্দ নহয় আৰু পৰাজয়ী লোকসকলৰো শব্দ নহয়, কিন্তু গান গোৱাৰহে শব্দ মই শুনিবলৈ পাইছোঁ। মুচিয়ে যেতিয়া তম্বুৰ ওচৰ চাপি আহিল তেতিয়া তেওঁ সেই ডামুৰিটোক দেখিলে আৰু লোকসকলে তেতিয়া নাচি আছিল। তেওঁ ক্ৰোধান্বিত হ'ল। তেওঁ হাতৰ পৰা সেই ফলি দুখন পৰি গ'ল আৰু পৰ্বতৰ তলত পৰি ভাঙি গ'ল। লোকসকলে নিৰ্মাণ কৰা ডামৰিটো লৈ জুইত পুৰি দিলে। পুৰা ডামৰিটোক পিহি ধূলিৰ নিচিনা কৰি পানীত মিহলাই ইজৰাইলী লোকসকলক পান কৰালে। তাৰ পাছত মুছিয়ে হাৰুণক ক'লে, এই লোকসকলে তোমাক কি কৰিছিল যে তুমি তেওঁলোকক এনে মহাপাপত পেলালা? হাৰুণে ক'লে, হে মোৰ প্ৰভু, আপোনাৰ ক্ৰোধ প্ৰজ্বলিত নহওক। আপুনি এই লোকসকলক জানে যে তেওঁলোক দুষ্ট কাৰ্যত ইমান আসক্ত। তেওঁলোকে মোক ক'লে, আমাৰ আগে আগে যাবৰ বাবে আমাৰ অৰ্থে এজন দেৱতাৰ নিৰ্মাণ কৰক, কাৰণ যি মুছিয়ে আমাক মিছৰ দেশৰ পৰা উলিয়াই আনিলে সেই মুছিৰ কি হ'ল সেই বিষয়ে আমি নাজানো। সেয়ে মই তেওঁলোকক ক'লো, যিকোনো লোকৰ সোণৰ অলংকাৰ আছে সেই সকলোবোৰ হুলুকাই দিয়ক। তেতিয়া তেওঁলোকে সেই সোণবোৰ মোক দিলে আৰু মই সেইবোৰ জুইত পেলাই দিলোঁ আৰু এই ডামৰি বাহিৰলৈ ওলাই আহিল। মুছিয়ে দেখিলে যে হাৰুণৰ লোকসকলৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাইছে আৰু তেওঁলোকে নিজৰ ইচ্ছামতে চলি তেওঁলোক শত্ৰুবোৰৰ আগত হাঁহিয়াতৰ পাত্ৰ হৈছে। তেতিয়া মুছিয়ে তম্বুৰ প্ৰৱেশ দুৱাৰত থিয় হৈ ক'লে, যিজন জিহুৱাৰ ফলীয়া তেওঁ মোৰ ওচৰলৈ আহক। লেবীৰ সকলো লোক তেওঁৰ চাৰিওফালে গোট খালে। তেতিয়া মুছিয়ে তেওঁলোকক ক'লে, ইজৰাইলৰ ঈশ্বৰ জিহুৱাই এই কথা কৈছে, তোমালোক প্ৰতিজনে নিজৰ তৰোৱাল নিজৰ কাষত বান্ধা আৰু তম্বুৰ চাৰিওফালৰ এটা প্ৰৱেশ দুৱাৰৰ পৰা আন প্ৰৱেশ দুৱাৰলৈকে ঘূৰি গৈ নিজৰ ভাই বন্ধু আৰু চুবুৰীয়াসকলক বধ কৰা। তেতিয়া লেবিয়া লোকসকলে মুছিয়ে কোৱাৰ দৰে কৰিলে। সেইদিনা লোকসকলৰ মাজত প্ৰায় 3,000 লোকৰ মৃত্যু হ'ল। মুছিয়ে লেবিয়া লোকসকলক ক'লে, আজিৰ পৰা জিহুৱাই তোমালোকক তেওঁ সেৱাৰ বাবে উৎসৰ্গ কৰিলে, কাৰণ তোমালোক প্ৰতিজনে তোমালোকৰ ভাইসকলৰ বিৰুদ্ধে কাৰ্য কৰিলা। সেয়ে জিহুৱাই তোমালোকক আজি আশীৰ্বাদ কৰিলে। তাৰ পাছদিনা মুছিয়ে লোকসকলক ক'লে, তোমালোকে মহাপাপ কৰিলা। মই এতিয়া জিহুৱাৰ ওচৰলৈ যাওঁ, যদি পাৰোঁ তেনেহ'লে মই তোমালোকৰ পাপৰ প্ৰায়চিত্ৰ কৰিম। মুছিয়ে জিহুৱাৰ ওচৰলৈ উভতি গৈ ক'লে, হাই হাই, এই লোকসকলে মহাপাপ কৰিলে আৰু নিজৰ বাবে এটা সোণৰ দেৱতাৰ নিৰ্মাণ কৰিলে। তথাপি এতিয়া অনুগ্ৰহ কৰি তেওঁলোকক ক্ষমা কৰক, কিন্তু যদি আপুনি ক্ষমা নকৰে তেনেহ'লে আপুনি লিখা আপোনাৰ পুস্তকৰ পৰা মোৰ নাম বাহিৰ কৰি দিয়ক। জিহুৱাই মুছিক ক'লে, যিজনে মোৰ বিৰুদ্ধে পাপ কৰিলে সেইজনৰ নামহে মই মোৰ পুস্তকৰ পৰা বাহিৰ কৰিম। এতেকে এতিয়া যোৱা, মই যি দেশৰ বিষয়ে তোমাক কৈছিলোঁ সেই দেশলৈকে লোকসকলক লৈ যোৱা। চোৱা, মোৰ দূত তোমাৰ আগে আগে যাব, কিন্তু যিদিনা তেওঁলোকে দণ্ড পাব লাগে সেইদিনা তেওঁলোকৰ পাপৰ দণ্ড মই দিম। তাৰ পাছত জিহুৱাই লোকসকলৰ ওপৰত মহামাৰী পঠাই আঘাত কৰিলে, কিয়নো লোকসকলে হাৰুণক ডামৰি নিৰ্মাণ কৰিবলৈ বাধ্য কৰিছিল।